এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসমে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ বিজুলী যোজনাৰ সফল ৰূপায়ণে অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ মাজত স্থান দিছে। তেওঁ লগতে কয় যে ৰাজ্যৰ 17.6% চাণ্ডত সৌৰ শক্তি সংযোগ লাভ কৰা উপভোক্তাৰ বিদ্যুৎ মাচুল শূন্য হৈ পৰিছে। সেউজ শক্তিৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী সৌৰ ঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গুজৰাট প্ৰথম, মহাৰাষ্ট্ৰ দ্বিতীয়, উত্তৰ প্ৰদেশ তৃতীয়, অসম চতুৰ্থ আৰু কেৰালম পঞ্চম স্থানত আছে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যৰ পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ৰাজ্যত বৰ্তমান 26,50,000 পঞ্জীয়নভুক্ত কৃষক আছে। পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা আৰু অধিক হ'ব লাগে যদিও আনৰ মাটি আধিয়ালৈ খেতি কৰা কৃষকে নাম পঞ্জীয়ন কৰিব নোৱাৰাৰ বাবে এই সংখ্যা কম হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে আধিয়াকৈ খেতি কৰা কৃষকেও যাতে নাম পঞ্জীয়ন কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কালি কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে যুটীয়াভাৱে আয়োজন কৰা ইণ্টাৰফেচৰ উদ্বোধনী অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীহাজৰিকাই কয় যে কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে অসমত বীজ পাম্প স্থাপনৰ বাবে 150 বিঘা মাটি বিচাৰিছে। এই পাম্প স্থাপনৰ বাবে 4 ঠাইত ইতিমধ্যে মাটি চোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীহাজৰিকাই কয় যে কৃষকক ভাল উদ্ভিদ শস্যৰ পুলি দিয়াৰ বাবে কঠীয়াতলীত উদ্ভিদ শস্যৰ পুলি প্ৰস্তুত কৰিবলৈ 100 বিঘা মাটিত এখন নাৰ্চাৰী স্থাপন কৰা হ'ব আৰু ভৱিষ্যতে এই নাৰ্চাৰীৰ অধিক সম্প্ৰসাৰণ কৰা হ'ব। ভৱিষ্যতে ৰাজ্যৰ উদ্যান শস্য আৰু পাচলি উৎপাদনত অধিক গুৰুত্ব দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 28 জুনত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সেইদিনা সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। এই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰহিলৈৰ পাছত 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3 দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মী নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপাল পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। শিৱসাগৰ আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই যোৱা নিশা জেঙনিকটীয়া ডেকা বৰবৰুৱা পথৰ পৰা 2 বোজন পৰিমাণৰ মাদক দ্ৰব্যসহ এগৰাকী মহিলাক আটক কৰে। ঘটনাৰ সৈতে জড়িত ধৃত মহিলাগৰাকীৰ স্বামী ছাদিকুল ইছলাম বৰ্তমানেও পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জনাইছে। কলিয়াবৰৰ এই দম্পতী জেঙনিকটীয়া অঞ্চলত ভাৰাতীয়া হিচাপে আছিল। আৰক্ষীয়ে অভিযানত চাবোনৰ বাকচত লুকুৱাই থোৱা ভালেখিনি মাদক দ্ৰব্য জব্দ কৰাৰ লগতে তেওঁলোকৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ কাঁহৰ বাচন বৰ্তনো জব্দ কৰা হয়। ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। চিৰাং জিলাৰ কাকাৰাগাঁও কমাডোঙাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। আৰক্ষী সূত্ৰই জনোৱা মতে কালি নিশাৰ ভাগত তীব্ৰ বেগত অহা এখন 4-চকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এটা পুখুৰীত সোমাই যোৱাৰ ফলত চালকজনৰ মৃত্যু ঘটে। স্থানীয় লোকে পুৱাৰ ভাগত পুখুৰীটোত বাহনখন প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু SDRFৰ দল উপস্থিত হৈ মৃত চালকজনসহ বাহনখন উদ্ধাৰ কৰে। মৃত লোকজন গোৱালপাৰাৰ তাৰাপাৰা নিবাসী হাৰাধন দত্ত বুলি চিনাক্ত কৰা হৈছে। আমাৰ পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।